গীতমালা আঠত্ব অধ্যায়। মস্কিল নামে আছফৰ ৰচিত গীত। হে মোৰ লোকসকল, তোমালোকে মোৰ শিক্ষালৈ কাণ দিয়া, মোৰ মুখৰ কথালৈ কাণ পাতা। মই দৃষ্টান্তৰে সৈতে মোৰ মুখ মেলিম, মই পূৰ্বকালৰ নিগুৰ বিষয়বোৰ প্ৰকাশ কৰিম। এই যি যি কথা আমি শুনিলো আৰু জানিলো, আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ওচৰত সেইবোৰ কথা বৰ্ণনা কৰি গৈছে। তেওঁলোকৰ বংশৰ সন্তানসকলৰ পৰা আমি সেইবোৰ লুকুৱাই নাৰাখিম। আমি ভাবি প্ৰজন্মৰ ওচৰত যীহোৱাৰ গৌৰৱপূৰ্ণ কাৰ্যবোৰ কথা ক'ম। তেওঁ পৰাক্ৰমৰ কথা আৰু তেওঁৰ যি সকলো আচৰিত কাৰ্য কৰিলে সেই সকলো কথা ক'ম। কিয়নো তেওঁ যাকোবৰ বংশৰ মাজত এক আজ্ঞা জাৰি কৰি বিধি স্থাপন কৰিলে, ইজৰাইলৰ জাতিৰ কাৰণে এক ব্যৱস্থা নিৰূপিত কৰিলে। তেওঁ আমাৰ পূৰ্বপুৰুষসকলক সেই ব্যৱস্থাৰ বিষয়ে নিজৰ ল'ৰা ছোৱালীবোৰক শিক্ষা দিবলৈ আজ্ঞা দিলে, যাতে ভাবি বংশৰ সন্তানসকলে, যিসকলে এতিয়াও জন্ম গ্ৰহণ কৰা নাই, তেওঁলোকেও সেইবোৰ জানিব পাৰে আৰু তেওঁলোকে উঠি নিজ নিজ সন্তানসকলৰ আগত সেইবোৰ বৰ্ণনা কৰিব পাৰে। তেতিয়াহে তেওঁলোকে ঈশ্বৰত ভৰসা কৰিব, তেওঁৰ কাৰ্যবোৰ তেওঁলোকে নাপাহৰিব, কিন্তু তেওঁ আজ্ঞাবোৰ পালন কৰিব। তাতে তেওঁলোক নিজ পূৰ্বপুৰুষসকলৰ দৰে জেদী আৰু বিদ্ৰোহী বংশ নহ'ব। সেই পূৰ্বপুৰুষসকলৰ অন্তৰ ঈশ্বৰৰ প্ৰতি স্থিৰ নাছিল আৰু মনো সমৰ্পিত আৰু বিশ্বস্ত নাছিল। ইফ্ৰইমৰ বংশৰ সন্তানসকল যদিও ধনুধৰত সজ্জিত আছিল, কিন্তু যুদ্ধৰ দিনা পিছ হুহুকি আহিছিল। তেওঁলোকে ঈশ্বৰৰ নিয়মটি পালন নকৰিলে, তেওঁ ব্যৱস্থাত চলিবলৈ অস্বীকাৰ কৰিলে। তেওঁ যি যি কাৰ্য কৰিছিল তাক তেওঁলোকে পাহৰি গ'ল। তেওঁলোকৰ আগত দেখুওৱা তেওঁৰ আচৰিত কৰ্মবোৰ তেওঁলোকে পাহৰি গ'ল। ইজৰাইলীয়া সকলৰ পূৰ্বপুৰুষসকলৰ চকুৰ সন্মুখতে তেওঁ আচৰিত কৰ্মবোৰ কৰিছিল। মিছৰ দেশত আৰু চুৱনৰ পথাৰত তেওঁ সেইবোৰ কৰিছিল। তেওঁ সমুদ্ৰক দুভাগ কৰি তাৰ মাজেদি তেওঁলোকক পাৰ কৰিলে। তেওঁ জলসমূহক দম কৰাৰ দৰে থিয় কৰিলে। দিনত মেঘৰ দ্বাৰাই আৰু গোটেই ৰাতি অগ্নিৰ দীপ্তিৰে তেওঁলোকক পথ দেখুৱালে। মৰুভূমিত শিলবোৰ ফালি মাটিৰ গভীৰ ভাগৰ পৰা তেওঁলোকক পান কৰিবলৈ প্ৰচুৰ পানী দিলে। তেওঁ শিলৰ পৰা পানী সোঁত বাহিৰ কৰি আনিলে। সেই পানী তেওঁ নদীৰ নিচিনাকৈ বোৱাই দিলে। কিন্তু তেওঁলোকে তেওঁৰ বিৰুদ্ধে পাপ কৰিয়েই থাকিল। সৰ্বোপৰি ঈশ্বৰৰ বিৰুদ্ধে মৰুভূমিত বিদ্ৰোহ আচৰণ কৰিলে। তেওঁলোকৰ ইচ্ছা অনুসাৰে আহাৰ দাবী কৰি তেওঁলোকে নিজ নিজ মনতেই ঈশ্বৰক পৰীক্ষা কৰিলে। তেওঁলোকে ঈশ্বৰৰ বিৰুদ্ধে এই কথা ক'লে, ঈশ্বৰে জানো মৰুভূমিৰ মাজত আহাৰ দি মেচ সজাব পাৰে। তেওঁ শিলক প্ৰহাৰ কৰিলে আৰু তাৰ পৰা উপচি পৰাকৈ পানীৰ সোঁত ওলাই আহিল। সেইবুলি জানো তেওঁ আমাক আহাৰো দিব পাৰে। তেওঁ জানো নিজৰ লোকসকলৰ কাৰণে মাংস যোগাব পাৰে। এই কথা শুনি যীহোৱাৰ খং জ্বলি উঠিল। যাকোবৰ বিৰুদ্ধে তেওঁ অন্তৰৰ জুই জ্বলি উঠিল। ইজৰাইলৰ বিৰুদ্ধে তেওঁ ক্ৰোধ জাগি উঠিল, কাৰণ ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস নাছিল। তেওঁ যে পৰিত্ৰাণ আছে সেই কথাত তেওঁলোকে নিৰ্ভয় নকৰিলে। তথাপিও তেওঁ ওপৰত থকা আকাশমণ্ডলক আজ্ঞা দিলে আৰু আকাশৰ দুৱাৰবোৰ মুকলি কৰিলে। লোকসকলে খাবৰ কাৰণে তেওঁ বৰষুণৰ দৰে মান্না বৰষালে। স্বৰ্গৰ শস্য তেওঁলোকক দিলে। মনুষ্যই স্বৰ্গদূতৰ আহাৰ ভোজন কৰিলে। তৃপ্তিৰে ভোজন কৰিব পৰাকৈ তেওঁ প্ৰচুৰ আহাৰ তেওঁলোকলৈ পঠাই দিলে। তেওঁ আকাশৰ পৰা পূবৰ বতাহ বলালে। তেওঁ নিজ পৰাক্ৰমেৰে দক্ষিণৰ বতাহক চলালে। তেওঁ ধূলিকণাৰ নিচিনাকৈ তেওঁলোকৰ ওপৰত মাংসৰ বৰষুণ বৰষালে। সাগৰৰ বালিৰ নিচিনাকৈ পাখি লগা চৰাই বৰষুণ বৰষালে। তেওঁলোকৰ চাৱনিৰ মাজত তেওঁলোকৰ নিবাসৰ চাৰিওফালে তেওঁ সেইবোৰক পৰিবলৈ দিলে। তেওঁলোকে সেই আহাৰ খাই তৃপ্ত হ'ল। তেওঁলোকে যি বিচাৰিছিল তেওঁলোকক তাকে দিলে। কিন্তু তেওঁলোকৰ সেই আহাৰ খোৱাৰ শেষ নহওঁতেই, এনেকৈ তেওঁলোকৰ আহাৰ মুখত থকাৰ সময়তেই ঈশ্বৰৰ ক্ৰোধ তেওঁলোকৰ বিৰুদ্ধে জাগি উঠিল। তেওঁলোকৰ মাজৰ হৃষ্টপুষ্ট লোকসকলক তেওঁ সংহাৰ কৰিলে, ইজৰাইলৰ ডেকাসকলক তেওঁ মাৰি পেলালে। তথাপিও তেওঁলোকে পাপ কৰিয়ে থাকিল, তেওঁ আচৰিত কৰ্মত বিশ্বাস নকৰিলে। সেইবাবে তেওঁলোকৰ দিনবোৰ উশাহৰ দৰে চুটি কৰিলে, তেওঁলোকৰ বছৰবোৰ ত্ৰাসপূৰ্ণ কৰিলে। তেওঁলোকক বধ কৰাৰ পাছত বাকী লোকসকলে তেওঁক বিচাৰিলে। তেওঁলোকে মন পালতালে আৰু আগ্ৰহেৰে সৈতে তেওঁক বিচাৰিলে। তেওঁলোকে সোঁৱৰণ কৰিলে যে ঈশ্বৰ তেওঁলোকৰ শিলা, সৰ্বোপৰি ঈশ্বৰেই তেওঁলোকৰ মুক্তিদাতা। কিন্তু তেওঁলোকে মুখৰ চলনাৰে ভালৰি বোলালে, জিভাৰে তেওঁ আগত মিছা কথা ক'লে। তেওঁলোকৰ অন্তৰ তেওঁৰ প্ৰতি স্থিৰ নাছিল, তেওঁৰ ব্যৱস্থাৰ প্ৰতি তেওঁলোক বিশ্বাসী নাছিল। তথাপিও তেওঁ দয়াৰে পৰিপূৰ্ণ হোৱাত তেওঁলোকৰ অপৰাধ ক্ষমা কৰিলে, তেওঁলোকক ধ্বংস নকৰিলে, এনেকৈ তেওঁ অনেকবাৰ নিজৰ ক্ৰোধ দমন কৰিছিল আৰু তেওঁৰ সম্পূৰ্ণ ক্ৰোধ জাগি নুঠিল। তেওঁলোক যেন মনুষ্য মাথোন, তাক তেওঁ সোঁৱৰণ কৰিলে। তেওঁলোক বৈ যোৱা বতাহৰ দৰে যি পুনৰ ঘূৰি নাহে। মৰুভূমিত তেওঁলোকে বহুবাৰ তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে, সেই মৰুভূমিতে কিমানবাৰ যে তেওঁক বেজাৰ দিলে। বাৰে বাৰে তেওঁলোকে ঈশ্বৰক পৰীক্ষা কৰিলে, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাক অসন্তুষ্ট কৰিলে। তেওঁলোকে তেওঁৰ শক্তিৰ কথা মনত নাৰাখিলে, সেই দিনৰ কথা যিদিনা তেওঁলোকক শত্ৰুৰ হাতৰ পৰা মুক্ত কৰিছিল, যিদিনা তেওঁ মিছৰ দেশত নানা চিন আৰু সুৱনৰ পথাৰত আচৰিত কৰ্ম দেখুৱাইছিল, সেইদিনা তেওঁলোকৰ নদীবোৰৰ পানী তেওঁ তেজত পৰিণত কৰিছিল, যাতে তেওঁলোকে সেই সুঁতিবোৰৰ পানী পান কৰিব নোৱাৰে। তেওঁলোকৰ মাজলৈ তেওঁ যাকে যাকে দাহ পঠাইছিল, সেইবোৰে তেওঁলোকক গ্ৰাস কৰিলে। তেওঁ ভেকুলীৰ জাকবোৰ পঠালে আৰু সেইবোৰে তেওঁলোকৰ সৰ্বনাশ কৰিলে। তেওঁলোকৰ শস্যবোৰ তেওঁ ফৰিঙক দিলে আৰু তেওঁলোকৰ শ্ৰমৰ ফল কাকতি ফৰিঙক দিলে। তেওঁ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ দ্ৰাক্ষালতা নষ্ট কৰিলে আৰু বৰ বৰ শিলাবৃষ্টিৰ দ্বাৰাই তেওঁলোকৰ ডিমৰু গছবোৰ ধ্বংস কৰিলে। তেওঁ শিলাবৃষ্টিৰ মাজত তেওঁলোকৰ পশুবোৰ এৰি দিলে, বৰ্জ্যপাতৰ মাজত তেওঁলোকৰ পশুৰ জাকবোৰ শুধাই দিলে। তেওঁলোকৰ বিৰুদ্ধে তেওঁৰ জ্বলন্ত অগ্নিময় খং, ক্ৰোধ, উন্মুক্ততা আৰু দুখ কষ্ট পঠাই দিলে। সেইবোৰ হ'ল ধ্বংসৰ কাৰ্যত নিযুক্ত দূতৰ দল। তেওঁ নিজৰ ক্ৰোধৰ কাৰণে পথ যুগুত কৰিলে, তেওঁ মৃত্যুৰ পৰা তেওঁলোকক ৰেহাই নিদিলে, কিন্তু মহামাৰীৰ হাতত তেওঁলোকৰ জীৱন শুধাই দিলে। তেওঁ মিছৰ দেশৰ প্ৰত্যেকজন প্ৰথমে জন্মা পুৰুষ সন্তানক আঘাত কৰিলে। হাম বংশৰ তম্বুত তেওঁলোকৰ শক্তিৰ প্ৰত্যেকজন প্ৰথম ফলক আঘাত কৰিলে। তাৰ পাছত তেওঁ নিজৰ লোকসকলক মেৰ ছাগৰ দৰে বাহিৰ কৰি আনিলে আৰু মৰুভূমিৰ মাজেদি মেৰ ছাগৰ জাকৰ দৰে তেওঁলোকক চলালে। তেওঁলোকক নিৰাপদে কোনো ভয় নথকাকৈ চলাই আনিলে, কিন্তু সাগৰে তেওঁলোকৰ শত্ৰুবোৰক ঢাকিলে। তেওঁৰ পবিত্ৰ ভূমিৰ সীমালৈ তেওঁলোকক লৈ আনিলে। যি দেশ তেওঁৰ সোঁহাতে অধিকাৰ কৰিলে, সেই পৰ্বতীয়া দেশলৈ তেওঁলোকক লৈ আনিলে। তেওঁলোকৰ সন্মুখৰ পৰা আন জাতিবোৰক দূৰ কৰিলে, সেই জাতিবোৰৰ ভূমি জৰীপ কৰি তেওঁলোকক আধিপত্য ভাগ বাটি দিলে আৰু ইজৰাইলৰ ফৈদবিলাকক নিজ নিজ তম্বুত বাস কৰালে। কিন্তু তথাপিও তেওঁলোকে সৰ্বোপৰি ঈশ্বৰক পৰীক্ষা কৰি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। তেওঁলোকে তেওঁৰ আজ্ঞাবোৰ পালন নকৰিলে। তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ দৰেই তেওঁলোকে সঠিক পথৰ পৰা আঁতৰি গৈ বিশ্বাসঘাতকতা কৰিলে। ত্ৰুটিপূৰ্ণ ধনুৰ কাঁড়ৰ দৰে তেওঁলোক বেকা দিশে গ'ল। তেওঁলোকে ওখ ঠাই মঠবোৰৰ দ্বাৰাই তেওঁক কুদ্ধিত কৰিলে। তেওঁলোকে প্ৰতিমাবোৰৰ দ্বাৰাই তেওঁৰ হিংসা জগাই তুলিলে। এই সকলো দেখি শুনি ঈশ্বৰে ক্ৰুদ্ধ কৰিলে। তেওঁ ইজৰাইলক সম্পূৰ্ণভাৱে অগ্ৰাহ্য কৰিলে। শিলোহ নগৰত তেওঁৰ যি আবাসস্তম্ভ আছিল তাক তেওঁ ত্যাগ কৰিলে। মনুষ্যৰ মাজত তেওঁ যি তম্বু স্থাপন কৰিছিল তাক তেওঁ পৰিত্যাগ কৰিলে। নিজৰ সামৰ্থ্যক তেওঁ বন্দী অৱস্থাত আৰু নিজৰ গৌৰৱক তেওঁ শত্ৰুৰ হাতত শুধাই দিলে। তেওঁ লোকসকলক তেওঁৰ তৰোৱালৰ হাতত সমৰ্পণ কৰিলে আৰু নিজৰ লোকসকলৰ ওপৰত ক্ৰুদ্ধ প্ৰকাশ কৰিলে। তেওঁলোকৰ যুৱকসকলক অগ্নিৰে দগ্ধ কৰিলে। তেওঁলোকৰ ছোৱালীবোৰৰ বিবাহ নহ'ল। তৰোৱালৰ আঘাতত তেওঁলোকৰ পুৰোহিতসকলৰ মৃত্যু হ'ল। তেওঁলোকৰ বিধৱাসকলে শোক প্ৰকাশ কৰিব নোৱাৰিলে। তেতিয়া প্ৰভু টোপনিৰ পৰা সাৰ পোৱা মানুহৰ দৰে হ'ল। দ্ৰাক্ষা ৰস পান কৰি চিঞৰ বাখৰ কৰা বীৰ যোদ্ধাৰ নিচিনাকৈ জাগি উঠিল। তেওঁ শত্ৰুবোৰক তেওঁৰ পিছলৈ আঁতৰাই দিলে। তেওঁলোকক চিৰকলীয়া অপমানত পেলালে। পাছত তেওঁ যোচেফৰ বংশক অগ্ৰাহ্য কৰিলে। ইফ্ৰইম ফৈদক তেওঁৰ মনোনীত নকৰিলে, কিন্তু তেওঁ যিহুদা ফৈদক মনোনীত কৰিলে। সেই চিয়োন পৰ্বত যাক তেওঁ ভাল পালে, তাতে তেওঁ পবিত্ৰ গৃহটি ওখ আকাশ চুব পৰাকৈ নিৰ্মাণ কৰিলে। তেওঁ পৃথিৱীৰ নিচিনাকৈ অনন্তকাললৈকে তাক স্থাপন কৰিলে। তেওঁ নিজৰ দাস দায়ুদক মনোনীত কৰিলে। তেওঁক মেৰ ছাগৰ গঁড়ালৰ পৰা আনিলে। গাখীৰ দিয়া মেৰ ছাগৰ যাক প্ৰতিপালন কৰা কামৰ পৰা তেওঁক লৈ আনিলে, যাতে তেওঁ যিহুৱাৰ লোকসকলক অৰ্থাৎ জাকুবৰ বংশক, যিসকল তেওঁ আধিপত্য সেই ইজৰাইল জাতিক চৰাব পাৰে। দায়ুদে তেওঁ অন্তৰৰ সততাৰে তেওঁলোকক লালন পালন কৰিলে। তেওঁ নিজৰ নিপুণ হাতৰ দ্বাৰাই তেওঁলোকক চলালে।